দ্বিতীয় করিন্থিয়া অধ্যায় ১১। মোৰ যত কিঞ্চিত অজ্ঞানতাৰ প্ৰতি তোমালোকে যেন সহন কৰা, এই মোৰ বাঞ্ছা। বাস্তৱিক তোমালোকে মোৰ প্ৰতি সহন কৰি আছা, কিয়নো ঐশ্বৰিক অন্তৰ্জালাৰে তোমালোকৰ কাৰণে আমাৰ অন্তৰ্জালা হৈছে। কাৰণ খ্ৰীষ্টৰ হাতত সতী কন্যাস্বৰূপে সমৰ্পণ কৰিবৰ অভিপ্ৰায়েৰে তোমালোকক একমাত্ৰ স্বামীলৈ অৰ্থাৎ খ্ৰীষ্টলৈ বাগদান কৰিল। কিন্তু সেই সৰ্পে যেনেকৈ তাৰ ধূৰ্ততাৰে হাৱাক ফুলাইছিল, তেনেকৈ খ্ৰীষ্টলৈ তোমালোকৰ যি সৰলতা আৰু শুদ্ধতা, তাৰ পৰা তোমালোকৰ মন কিজানি কোনো প্ৰকাৰে ভ্ৰষ্ট হয়, এই মোৰ ভয়। কিয়নো যিজনৰ কথা আমি ঘোষণা কৰা নাই, এনে আন কোনো যীশুৰ কথা কোনোৱে যদি আহি ঘোষণা কৰে, বা তোমালোকে যি আত্মা পোৱা নাই, এনে অন্যবিধ আত্মাও যদি পোৱা, নাইবা যি শুভবাৰ্তা তোমালোকে গ্ৰহণ কৰা নাই, এনে অন্যবিধ শুভবাৰ্তাও যদি গ্ৰহণ কৰা, তেন্তে তোমালোকে ভাল সহন কৰা। কাৰণ মোৰ মানত সেই অতি প্ৰধান পাচনিবিলাকতকৈ মই অলপো পাছ পৰা নাই। কিন্তু যদিও মই বক্তৃতাত সামান্য হওঁ, তথাপি জ্ঞানত হলে সামান্য নহওঁ। হওঁচাৰি সকলোৰে মাজত সকলো বিষয়তে আমি তোমালোকত তাক প্ৰকাশ কৰিলোঁ। তোমালোকৰ বৰ হবলৈ মই নিজকে সৰু কৰি বিনামূল্যে ঈশ্বৰৰ শুভবাৰ্তা তোমালোকৰ আগত প্ৰচাৰ কৰাতে মই পাপ কৰিলোঁনে? তোমালোকৰ পৰিচৰ্যা কৰিবলৈ আন মণ্ডলীবিলাকৰ পৰা বেচ লৈ তেওঁবিলাকৰ ধন অপহৰণ কৰিলোঁ, আৰু তোমালোকৰ তাত থাকোঁতে যেতিয়া মোৰ নাটনি আছিল, তেতিয়া মই তোমালোকৰ কাৰো ওপৰত ভাৰ নিদিলোঁ। কিয়নো ভাইবিলাকে মাকিদনিয়াৰ পৰা আহি মোৰ অভাৱ দূৰ কৰিলে, আৰু কোনো বিষয়তে তোমালোকৰ ওপৰত ভাৰ নিদিয়াকৈ মই নিজকে ৰাখিলোঁ আৰু ৰাখিমো। খ্ৰীষ্টৰ সত্যতা যদি মোত থাকে, তেন্তে আখায়াৰ সকলো অঞ্চলত মোৰ কথাত হলে এই শ্লাঘা বন্ধ কৰা নাযাব। কিয়? মই তোমালোকক প্ৰেম নকৰাৰ কাৰণেনে? ঈশ্বৰে জানে। কিন্তু যিহকে কৰিছোঁ, ছিদ্ৰ বিচৰা লোকে যি বিষয়ে শ্লাঘা কৰে, সেই বিষয়ে যেন তেওঁবিলাক আমাৰেই নিচিনা হৈ পৰে। এই নিমিত্তে তেওঁবিলাকৰ ছিদ্ৰ পাবৰ উপায় খণ্ডন কৰিবলৈ তাকে আৰু কৰিম।
কিয়নো তেনেকুৱা মানুহ ভাৰী কোৱা পাচনি আৰু প্ৰবঞ্চক কাৰ্যকাৰী, তেওঁবিলাক খ্ৰীষ্টৰ পাচনিৰ বেগ ধৰা মানুহ। ই আচৰিত নহয়, কিয়নো ছয়তানে নিজেও দীপ্তিময় দূতৰ বেগ ধৰে। এতেকে তাৰ পৰিচালকবিলাকেও ধৰ্মৰ পৰিচালকবিলাকৰ বেগ ধৰা, ই বৰ মহৎ বিষয় নহয়। কিন্তু নিজৰ নিজৰ কৰ্মৰ দৰে সিহঁতৰ শেষ হ'ব।
মই আকৌ কৈছো, তোমালোকৰ কোনেও মোক অজ্ঞান বুলি নাভাব, কিন্তু যদিও ভাবা, তথাপি যাতে মই যৎকিঞ্চিত শ্লাঘা কৰিব পাৰোঁ, তাৰ নিমিত্তে মোক অজ্ঞানৰ দৰে গ্ৰহণ কৰিবা। এই যি কৈছো তাক প্ৰভুৰ দৰে নকৈ এক প্ৰকাৰে অজ্ঞানতাৰে শ্লাঘাৰ এই নিশ্চয় জ্ঞানেৰে কৈছো। অনেকে মাংস অনুসাৰে শ্লাঘা কৰা হেতুকে ময়ো শ্লাঘা কৰিম, কিয়নো তোমালোক জ্ঞানবন্ত হোৱা দেখি আনন্দৰেহে অজ্ঞানবোৰক সহন কৰি চাহক। কাৰণ কোনোৱে যদি তোমালোকক দাহ কৰে, কোনোৱে যদি তোমালোকক গ্ৰাস কৰে, কোনোৱে যদি তোমালোকক বন্দী কৰি লৈ যায়, কোনোৱে যদি দৰ্প কৰে, বা কোনোৱে যদি তোমালোকৰ মুখত মাৰে, তথাপি তোমালোকে সহন কৰিছা। হয়, আমি এক প্ৰকাৰ দুৰ্বলীয়ে আছে, ইয়াক মই লাজ পাই স্বীকাৰ কৰিছো। তথাপি যিকোনো কথাত আন কোনোৱে হাঁহ কৰে, অজ্ঞানতাৰে কৈছো, তাত ময়ো হাঁহ কৰোঁ। তেওঁবিলাক ইব্ৰী লোক নে? ময়ো হওঁ। তেওঁবিলাক ইছৰাইলীয়ানে? ময়ো হওঁ। তেওঁবিলাক আব্ৰাহামৰ বংশনে? ময়ো হওঁ। তেওঁবিলাক খ্ৰীষ্টৰ পৰিচাৰক নে? হতবুদ্ধিৰ দৰে কৈছো, মই অধিক। তাৰ প্ৰমাণ অধিক পৰিশ্ৰমত, বন্দীশালৰ অধিক বন্ধনত, অতিরিক্ত কোবত অনেকবার প্রাণর সংশয়, অর্থাৎ পাঁচবার জিহুদীবিলাকর হাতেরে এক কম দুকুরিক কোপ খাইছিল, তিনবার বেতর কোপ খাইছিল, এবার শিলর দলি খাইছিল, তিনবার জাহাজ ভঙার দুঃখ পাল, অগাধ জলত এদিন এরাতি থাকিল, অনেক যাত্রাত নদীর সংকটত, ডকাইতর সংকটত, স্বজাতিবিলাকর পরা পোয়া সংকটত, পরজাতিবিলাকর পরা হওয়া সংকটত, নগরত থাকি পোয়া সংকটত, অরণ্যত থাকি পোয়া সংকটত, সাগরত থাকি পোয়া সংকটত, ভারী কোয়া ভাইবিলাকর মাজত থাকি পোয়া সংকটত, পরিশ্রম আর মেহনতত, বারে বারে টোপনি খটিত, ভোক আর পিয়াহ লগাত, বারে বারে লঘন দিয়াত, জার পোয়াত আর উদঙে থকাত পোয়া যায়, সেই সকল কথা থাওকার। কিন্তু বিশেষক সকল মন্ডলীর চিন্তাই মোর দৈনিক ভার স্বরূপ হয়েছে। কার দুর্বলত মানে দুর্বল হওয়া নাই, কার বিঘিনীত মানে তাপিত হওয়া নাই, মানে যদি শ্লাঘা করবলগা হয় তেন্তে মোর নানা দুর্বলতার বিষয়ে মই শ্লাঘা করিম। মই যে মিছা নকও থাক, প্রভু যীশুর পিতৃ ঈশ্বর যিজনা সর্বদাই ধন্য তেওঁ জানে। দমেশকত আরিতা রজার তলর অধিপতি মোক ধরবর আশয়ে দমেশকিয়াবিলাকর নগর পহরা দিয়েছে, কিন্তু খিড়িকিয়েদি পাচিরে গড়েদি নমাই দিয়া হই তেওঁর হাতর পরা সারিলোঁ।